হিতুপদেশ পাঁচ অধ্যায়। বেইচাৰ ওচৰলৈ যোৱা নিষেধ। হে মোৰ পুত্ৰ, মোৰ প্ৰজ্ঞালৈ মনোযোগ দিয়া, সাৱধানতাৰে মোৰ তাৎপৰ্যপূৰ্ণ কথা শুনা, সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা আৰু তোমাৰ উঠে জ্ঞান ৰক্ষা কৰিব পাৰিব। কিয়নো বিবিচাৰিণীৰ উঠৰ পৰা টোপে টোপে মৌ বৰষে, আৰু তেওঁ মুখৰ কথা তেলতকৈও মসৃণ, কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে, তিতা উদ্ভিদৰ দৰে হয়। তেওঁ ভৰি মৃত্যুলৈ নামি যায়, তেওঁ খোজ দিয়া সকলো পথ চিউললৈ যায়, তেওঁ জীৱন পথত কোনো চিন্তা নকৰে, তেওঁ খোজ আশ্চৰ্যজনক, তেওঁ কলৈ গৈ আছে তেওঁ নাজানে। আৰু এতিয়া হে মোৰ পুত্ৰসকল, মোৰ কথা শুনা, মোৰ মুখৰ বাক্য শুনাৰ পৰা বিমুখ নহবা, তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা, তেওঁ ঘৰৰ দুৱাৰৰ ওচৰলৈ নাযাবা, নহলে তোমাৰ সন্মান অন্য লোকক এৰি দিব লাগিব আৰু তোমাৰ জীৱনৰ বছৰবোৰ নিৰ্দয় ব্যক্তিক দিব লাগিব। তোমাৰ সম্পত্তি অচিনাকি লোকে ভোগ কৰিব আৰু তোমাৰ পৰিশ্ৰমৰ ফল অচিনাকি লোকৰ ঘৰলৈ যাব, আৰু তোমাৰ জীৱনৰ শেষত তুমি আৰ্তনাদ কৰিবা। তোমাৰ যেতিয়া শৰীৰ আৰু মাংস ক্ষয় হ'ব, তুমি ক'বা, মই কেনেকৈ শাসন প্ৰণালীক ঘীণ কৰিছিলোঁ আৰু মোৰ অন্তৰে অনুযোগ হেয়জ্ঞান কৰিলে, মই মোৰ শিক্ষকসকলক মানি চলা নাছিলোঁ বা মোক দিয়া উপদেশ নুশুনিলোঁ। সমাজ আৰু সমবেত লোকসকলৰ মাজত মই প্ৰায় সম্পূৰ্ণ ধ্বংস হ'লোঁ। তুমি তোমাৰ নিজ পুখুৰীৰ পানী খোৱা আৰু তোমাৰ নিজৰ নাদৰ পৰা ওলাই থকা পানী পান কৰা। তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাবিত হ'ব লাগেনে, আৰু তোমাৰ জুৰিৰ পানী জনসাধাৰণৰ মাজলৈ বৈ যাব লাগেনে? সেইবোৰ কেৱল তোমাৰ নিজৰ বাবেই হওক আৰু তোমাৰ সৈতে থকা অচিনাকি লোকৰ বাবে নহওক। তোমাৰ ভুমুক আশীৰ্বাদযুক্ত হওক, তুমি তোমাৰ যৌৱনকালৰ ভাৰ্যাত আনন্দ কৰা, কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাৱণ্যময়ী মৃগ, তেওঁ ইষ্টনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা আৰু তেওঁ প্ৰেমতেই সদায় মত্ত থাকা। কিয়নো হে মোৰ পুত্ৰ, তুমি বিবিচাৰিণীত কিয় মত্ত হবা আৰু তুমি অচিনাকি মহিলাৰ বুকু কিয় সাবুতি ধৰিবা? কিয়নো মানুহে কৰা সকলো কাম জিহুৱাই চায় আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে। এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে, তেওঁক নিজৰ পাপৰূপ জৰীৰে বান্ধি ৰাখে, নিয়মানুৱৰ্তিতাৰ অভাৱত তেওঁৰ মৃত্যু হয়, তেওঁৰ অজ্ঞানতাৰ কাৰণে তেওঁ বিপথে যায়।